এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে, চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিপট্টা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ চাবুৱাত আজি প্ৰথমটো কাৰ্যসূচী, মেঘালয়ৰ কয়লা খনিৰ বিস্ফোৰণত নিহত শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান আজিও অব্যাহত, অবৈধ খননৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান তীব্ৰতৰ, শ্ৰীভূমি জিলাৰ পাথাৰকান্দিৰ দখলীকৃত ভূমিত প্ৰশাসন আৰু বন বিভাগৰ আজি দ্বিতীয় দিনৰ উচ্ছেদ অভিযান, সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটীত নিৰ্বাচন আয়োগৰ দল আৰু ৰাজ্য চৰকাৰৰ নিৰ্বাচনী বিষয়ৰ গুৰুত্বপূৰ্ণ বৈঠক, আৰু টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলম্বোত অনুষ্ঠিত এখন খেলত আয়াৰলেণ্ডৰ বিৰুদ্ধে শ্ৰীলংকাৰ জয়লাভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিপট্টা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰথমটো আনুষ্ঠানিক কাৰ্যসূচী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চাবুৱাত আৰম্ভ কৰিব। দিনজয় চাহ বাগিচাৰ খেলপথাৰত হ'বলগীয়া এই কাৰ্যসূচীত ড০ শৰ্মাই প্ৰস্তাৱিত ভূমি বন্দোবস্তীৰ প্ৰপত্ৰসমূহ বিতৰণ কৰিব। এই বন্দোবস্তী অনুযায়ী শ্ৰমিকৰ আৱাসিক এলেকাত বসবাস কৰা চাহ জনগোষ্ঠীৰ শ্ৰমিক পৰিয়ালসমূহক এই প্ৰপত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ জৰিয়তে এই পৰিয়ালসমূহে আধুনিক জৰীপ মানচিত্ৰৰ জৰিয়তে ভূমিৰ অধিকাৰ লাভ কৰিব। ইয়াৰ লগতে গৃহ নিৰ্মাণ আৰু প্ৰয়োজনীয় বেংক ঋণ, শিক্ষা আৰু কল্যাণমূলক আঁচনিসমূহৰ সুবিধাও লাভ কৰিব। এই অধিকাৰ ডিজিটেলি নথিভুক্ত স্থায়ী ভূমিৰ অধিকাৰ হ'ব বুলি ৰাজ্য চৰকাৰে ইতিমধ্যে সদৰি কৰিছে। 826খন চাহ বাগিচা সামৰি লোৱা এই পদক্ষেপৰ অন্তৰ্ভুক্ত শ্ৰমিক পৰিয়ালসমূহক সংশ্লিষ্ট ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয় অথবা নিৰ্ধাৰিত কেন্দ্ৰৰ পৰা অফলাইন প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ ৰাজ্য চৰকাৰে অনুৰোধ জনাইছে। ভূমি বন্দোবস্তীৰ প্ৰপত্ৰ প্ৰদান অনুষ্ঠান সন্দৰ্ভত এয়া আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈ।
আজি অসমৰ চাহ জনগোষ্ঠীৰ আৰু চাহ শ্ৰমিকসকলৰ বাবে অন্যতম উল্লেখযোগ্য দিন হিচাপে ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ থাকিব। 200 বছৰীয়া অসমৰ চাহৰ সৈতে জড়িত হৈ থকা চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰে গ্ৰহণ কৰা নীতি অনুসৰি আজি ডিব্ৰুগড় জিলাৰ দিনজয় চাহ বাগিচাৰ খেলপথাৰত মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজহমন্ত্ৰী কেশৱ মহন্তকে আদি কৰি বহুকেইগৰাকী মন্ত্ৰী বিধায়কৰ উপস্থিতিত চাহ শ্ৰমিকসকলক ভূমি পট্টা দিয়াৰ ব্যৱস্থা শুভাৰম্ভ কৰিব। জিলাখনৰ প্ৰায় 1500তকৈ অধিক চাহ শ্ৰমিকক আজি প্ৰথম পৰ্যায়ত এই ভূমি পট্টা প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি আজি এই কাৰ্যসূচী শুভাৰম্ভ কৰিব।
মেঘালয়ৰ থাংস্কো অঞ্চলৰ মিনচিং ঘাটত কয়লা খনিৰ বিস্ফোৰণত নিহত শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। আজি পুৱা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হৈছে। কালিৰ অভিযানত কোনো মৃতদেহ উদ্ধাৰ কৰিব পৰা নগল। উদ্ধাৰকাৰী দলে বিস্ফোৰণস্থলী তন্ন তন্নকৈ অনুসন্ধান চলায়। এই ঘটনাৰ পাছতে পূব জয়ন্তীয়া পাহাৰ জিলা প্ৰশাসনে অবৈধ খননৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। ইয়াৰ বাবে কাৰ্যবাহী দণ্ডাধীশ, আৰক্ষী আৰু খনিজাত সম্পদ সঞ্চালকালয়ৰ বিষয়াসকলক লৈ 5টা দল গঠন কৰা হৈছে। তদুপৰি ইতিমধ্যে দাখিল কৰা অবৈধ খনন কাৰ্যৰ সৈতে জড়িত গোচৰত এজাহাৰ ৰুজু কৰা হৈছে। মেঘালয় চৰকাৰে বৰ্তমানলৈ খনি বিস্ফোৰণত নিহত 8জন শ্ৰমিকৰ পৰিয়াললৈ 24 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত দোহালীয়া আৰু বাদশাহী সংৰক্ষিত বনাঞ্চলৰ অবৈধভাৱে দখলীকৃত ভূমিত প্ৰশাসন আৰু বন বিভাগে কালিৰে পৰা উচ্ছেদ অভিযান চলাইছে। বনাঞ্চলৰ প্ৰায় 1000 বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে অঞ্চলটোত বসবাস কৰা 995টা পৰিয়াললৈ ইতিপূৰ্বে জাননী জাৰি কৰা হৈছিল। জাননী লাভ কৰাৰ পাছতে অধিকাংশ লোকে স্বেচ্ছাই সেই স্থান পৰিত্যাগ কৰে। বাকী থকা পৰিয়ালসমূহ উচ্ছেদ কৰাৰ বাবে অভিযান চলোৱা হৈছে। 3দিনৰ ভিতৰত উচ্ছেদ অভিযান সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি জিলা প্ৰশাসনে জনাইছে। ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত নিৰ্বাচন আয়োগৰ এটা দলে কালি গুৱাহাটীত ৰাজ্য চৰকাৰৰ প্ৰশাসনিক বিষয়া তথা জিলা নিৰ্বাচনী বিষয়াসকলৰ সৈতে কেইবালানি আলোচনাত মিলিত হয়। উপ নিৰ্বাচন আয়ুক্ত মনীষ গাৰ্গ নেতৃত্বাধীন 4জনীয়া দলটোৱে প্ৰথমে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে আলোচনাত ভাগ লয়। বৈঠকত অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়াকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে। এই আলোচনাৰ পাছতে দলটোৱে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্ত আৰু নিৰ্বাচনী বিষয়াসকলৰ সৈতেও সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে। অহা 17 ফেব্ৰুৱাৰীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নিৰ্বাচন আয়ুক্ত ড০ সুখবীৰ সিং সান্ধু আৰু ড০ বিবেক যোশীৰে গঠিত আয়োগৰ পূৰ্ণাংগ দল অসমলৈ আহি ৰাজ্যখনৰ নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল'ব। দুয়োটা দলে নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লৈ উভতি যোৱাৰ পাছতে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। সমাগত বিধানসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ হৈছে। চিৰাং জিলাৰ বিপিএফৰ কাৰ্যালয়ত কালি দলটোৰ সভাপতি আৰু বিডিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে দলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কোষসমূহৰ নেতৃবৃন্দৰ উপস্থিতিত এখন বৈঠকত মিলিত হয়। বিধানসভা নিৰ্বাচনৰ 126খন আসনৰ সীমানখনত দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰিব, এই বিষয়ে বৈঠকত আলোচনা কৰা হয়। এই বৈঠক আৰু দলটোৰ নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জমোহন ৰায়।
সমাগত অসম বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ স্থিতি মজবুত কৰাৰ বাবে ব্যাপকভাৱে লাগি পৰা পৰিলক্ষিত হৈছে। কালি চিৰাং জিলাৰ সদৰ কাজলগাঁও জিলা বিপিএফৰ কাৰ্যালয়ত দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ পৌৰহিত্যত এখন বিশেষ সভা অনুষ্ঠিত হয়। এই সভাত বিপিএফ দলৰ কেইবাজনো নেতাৰ উপৰি বিপিএফ দলৰ সহযোগী সংগঠন তথা 12টাকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ ককৰ নেতৃত্বই অংশগ্ৰহণ কৰে। সমাগত নিৰ্বাচনত বিপিএফ দলে কোন কোন সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব এই বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। জানিব পৰা গৈছে বিটিচিৰ মুঠ 15টা সমষ্টিৰ ভিতৰত বাঘমুন্দি আৰু বিজনী সমষ্টিটো বিপিএফ দলে মিত্ৰজোঁটৰ প্ৰাৰ্থীক এৰি দিয়াৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে এই বিষয়টো চৰ্চা লাভ কৰিছে।
তামোলপুৰতো কালি বিপিএফৰ আন এখন সমন্বয়ৰক্ষী বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অংশ লৈ বিপিএফৰ উপসভাপতি ইমানুৱেল মাছাহাৰীয়ে কয় যে মিত্ৰজোঁটৰ আন কোনো সহযোগী দলে এতিয়ালৈকে জনজাতি সংৰক্ষিত সমষ্টিটোৰ আসনখন দাবী কৰা নাই। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ গল্ডফিল্ডত অনুষ্ঠিত চাবুৱা কেন্দ্ৰীয় অধিৱেশন তথা মটক যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত কালি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ সৌজন্যত বেংমৰা সমন্বয় ক্ষেত্ৰত চাৰিদিনীয়াকৈ এই যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছিল। শ্ৰীসোণোৱালে তেওঁৰ ভাষণত কয় যে অসমৰ জাতীয় জীৱনৰ সকলো সন্ধিক্ষণত সবল ভূমিকা গ্ৰহণ কৰি অহা মটক জনগোষ্ঠীয়ে ৰাজ্যখনৰ আৰ্থ সামাজিক আৰু সাংস্কৃতিক উত্তৰণৰ দিশত বিশেষ অৰিহণা যোগাই আহিছে। তেওঁ বিকশিত আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ বাবে মটক জনগোষ্ঠীৰ যুৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
মটক যুৱ মহোৎসৱৰ উপলক্ষে সমবেত হোৱা সমূহ ৰাইজলৈ মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু উদ্যোক্তাসকললৈ অভিনন্দন যাচিছো, কাৰণ সুন্দৰভাৱে আপোনালোকে চাৰিদিনীয়া কাৰ্যসূচীৰে এই যুৱ মহোৎসৱ আয়োজন কৰিছে। যুৱ শব্দটোৱে সমবেত সমূহ ৰাইজক বিশেষভাৱে শক্তি যোগান ধৰে, কাৰণ আমি সকলোৱে জীৱনৰ বাটত যুৱক হিচাপে যেতিয়া পৰিচয় লাভ কৰো সেই মুহূৰ্ততে আমাৰ ব্যক্তিত্বত উৎসাহ উদ্দীপনা আৰু স্পৃহা একাগ্ৰতা মানসিক আৰু শাৰীৰিক সুস্থতা আৰু আগলৈ আগবাঢ়ি যোৱাৰ যিটো প্ৰৱণতা এই সকলোবিলাক মানৱীয় গুণৰ উপাদান এই যুৱ হৈ থকাৰ কালতে ঐক্যবদ্ধ হৈ এগৰাকী ব্যক্তিক জীৱনৰ বাটত সফলতা দুৱাৰ দলিলৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে এই গুণবিলাকে প্ৰভাৱিত কৰে।
কালিৰ মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে মটক জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মাৰক গ্ৰন্থখন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উন্মোচন কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত গোৱালপাৰা জিলাৰ মাকৰিৰ ৰেণ্ডুপেণ্ডু পাহাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত ৰাভা হাছং সাংস্কৃতিক সমাৰোহৰ কালি সামৰণি পৰে। এই সমাৰোহত ৰাভা জনগোষ্ঠীৰ উপৰি বড়ো, গাৰো, নেপালী, হাজং, ৰাজবংশী আদি জনগোষ্ঠীৰ কলাকৃষ্টিসমূহৰ নিদৰ্শন প্ৰদৰ্শন কৰা হয়। ৰাভাসকলৰ হামজাৰ, ছাথাৰ, ফাৰক্ৰান্তি, হক্সি, বগেজাৰীৰ দৰে লোকনাচ, বড়োসকলৰ বৰদৈচিখলা আৰু বাগৰুম্বা, চাহ জনগোষ্ঠীৰ ঝুমুৰ, গাৰোসকলৰ ৱাংগালা, কোচ ৰাজবংশীৰ কোচান নাচকে ধৰি বিভিন্ন লোককৃষ্টিৰ প্ৰদৰ্শনে এই সমাৰোহত দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰে। সমাৰোহৰ সামৰণি উপলক্ষে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই কয় যে নতুন চিন্তা, নতুন ধ্যান ধাৰণাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাটোৱে এই সমাৰোহৰ লক্ষ্য আৰু উদ্দেশ্য। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাইলৈ বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ হালমাৰা মানকাছৰ জিলাত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। এই উপলক্ষে দলাইগাঁৱৰ উত্তৰ বঙাইগাঁও মিনি ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকিব। বঙাইগাঁও জিলাৰ 1767গৰাকী, ধুবুৰীৰ 2949গৰাকী, গোৱালপাৰাৰ 2352গৰাকী আৰু দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ 305গৰাকী উদ্যোগী ব্যক্তিলৈ এই আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত সাধাৰণ শাখাৰ প্ৰতিগৰাকী ব্যক্তিলৈ 2,00,000 টকাকৈ আৰু বৃত্তিগত শাখাৰ প্ৰতিগৰাকী ব্যক্তিলৈ 5,00,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। বিটিচিৰ সৰ্বাংগীন উন্নয়নৰ পুনৰ প্ৰতিশ্ৰুতিৰে কাইলৈ 24 সংখ্যক বড়োলেণ্ড দিৱস উদযাপন কৰা হ'ব। এই উপলক্ষে কোকৰাঝাৰৰ বৈদফা নগৰৰ গ্ৰীণ ফিল্ডত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকিব। বড়োলেণ্ড দিৱসৰ পৰিপ্ৰেক্ষিতত কাইলৈ বিটিচিত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত শ্ৰীলংকাই আয়াৰলেণ্ডক 20 ৰাণত পৰাস্ত কৰে। শ্ৰীলংকাই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 163 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আয়াৰলেণ্ডে 19 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 143 ৰাণ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত ইংলেণ্ডে নেপালক 4 ৰাণত পৰাস্ত কৰে। চেন্নাইত অনুষ্ঠিত গ্ৰুপ ডিৰ আন এখন খেলত কালি নিউজিলেণ্ডে আফগানিস্তানক 5 উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত দিনৰ 11 বজাত স্কটলেণ্ড ইটালীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিয়লি 3 বজাত কলম্বোত হ'বলগীয়া আন এখন খেলত জিম্বাবৱে আৰু ওমান মুখামুখি হ'ব। সন্ধিয়া 7 বজাত আহমেদাবাদত হ'বলগীয়া তৃতীয়খন খেলত দক্ষিণ আফ্ৰিকাই কানাডাৰ বিৰুদ্ধে খেলিব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তিৰাণী ডেকাৰ সৈতে।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সামৰণি, সাংসদ গৌৰৱ গগৈ পাকিস্তানৰ সৈতে সংযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল, ৰাজ্যিক মৰ্যাদাৰে কবি নাট্যকাৰ নাট পৰিচালক ৰফিকুল হুছেইনৰ শেষকৃত্য সম্পন্ন আদি বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। গৌৰৱ গগৈৰ পত্নীয়ে কাম কৰা এন জি অ'ৰ প্ৰকল্পৰে গুজৰাট চৰকাৰৰ বুজাবুজি থকাৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মালয়েছিয়া ভ্ৰমণৰ সময়ত দুয়ো দেশৰ মাজত ৰণকৌশলগত সহযোগিতা আৰু সম্পৰ্ক বৃদ্ধিৰ লগতে বিভিন্ন খণ্ডৰ 11খন চুক্তি সম্পাদিত হোৱাৰ বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰকাশ কৰিছে। নিজমপুৰীল জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ, ভাগৱত ভ্ৰমণেৰে শংকৰ সংঘৰ অধিৱেশনৰ সামৰণি, পৰৱৰ্তী অধিৱেশন হ'ব লখিমপুৰত, এই বাতৰি দৈনিক অসম কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। বাতৰিটো অন্যান্য কাকতেও ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। সামাজিক সাংস্কৃতিক সংস্থা প্ৰজ্ঞাৰ উদ্যোগত আয়োজিত যুৱ নেতৃত্ব সমাৰোহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 4,000 যুৱক যুৱতীৰ সৈতে বাৰ্তালাপ কৰি স্বাভিমানী আৰু স্বাৱলম্বী অসম নিৰ্মাণৰ দায়িত্ব নতুন প্ৰজন্মৰ ওপৰত ন্যস্ত হৈছে বুলি মন্তব্য কৰিছে। এই বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতত গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত অনুমতি অবিহনে পাকিস্তান ভ্ৰমণ গৌৰৱ গগৈৰ শিৰোনামেৰে বাতৰি প্ৰকাশ পাইছে। এই বাতৰি অন্যান্য কাকতে প্ৰকাশ কৰিছে। অসংখ্য গুণমুগ্ধ উপস্থিতিত ৰাজ্যিক মৰ্যাদাৰে বোকাখাটত কবি নাট্যকাৰ নাট পৰিচালক ৰফিকুল হুছেইনৰ শেষকৃত্য সম্পন্ন এই বাতৰি অসমীয়া খবৰ কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। ভোটদানৰ হাৰ বৃদ্ধি, শূন্য অভিযোগ আৰু স্পৰ্শকাতৰ ভোটকেন্দ্ৰৰ সংখ্যা হ্ৰাস আৰু শুদ্ধ ভোটাৰ তালিকাৰে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিব বুলি নিৰ্বাচন আয়োগে অসমৰ দায়িত্বত থকা সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা দিছে। এই বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেলত গৌৰৱ গগৈয়ে ছুপাৰ ফ্লপ আখ্যা দিয়াৰ বাতৰিটো দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
বতৰা বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগবঢ়াই পঢ়ি দিছো। চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিপত্তা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ চাবুৱাত আজি প্ৰথমটো কাৰ্যসূচী। মেঘালয়ৰ কয়লাখনিৰ বিস্ফোৰণত নিহত শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান আজিও অব্যাহত। অবৈধ খননৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান তীব্ৰতৰ। শ্ৰীভূমি জিলাৰ পাথাৰকান্দিৰ দখলীকৃত ভূমিত প্ৰশাসন আৰু বন বিভাগৰ আজি দ্বিতীয় দিনাৰ উচিত অভিযান। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটীত নিৰ্বাচন আয়োগৰ দল আৰু ৰাজ্য চৰকাৰৰ নিৰ্বাচনী বিষয়ৰ গুৰুত্বপূৰ্ণ বৈঠক। আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলম্বোত অনুষ্ঠিত এখন খেলত আয়াৰলেণ্ডৰ বিৰুদ্ধে শ্ৰীলংকাৰ জয়লাভ। পৰাঞ্চলিক বাতৰি ইমানে, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।